মাৰ্ক অধ্যায় দহ। পাছে তেওঁ তাৰ পৰা উঠি জৰ্ডনৰ সিপাৰে যিহুদিয়াৰ হিমালয় গ'ল আৰু লোকসমূহ আকৌ তেওঁৰ ওচৰত গোট খালে আৰু তেওঁ নিজৰ ব্যৱহাৰৰ দৰে আকৌ তেওঁবিলাকক উপদেশ দিলে। তেতিয়া ফৰিচীবিলাক আহি তেওঁৰ পৰীক্ষা কৰি তেওঁক সুধিলে,
পুৰুষে নিজৰ তিৰোতাক ত্যাগ কৰিব পায়নে?
তাতে তেওঁ উত্তৰ দি তেওঁবিলাকক কলে,
মুচিয়ে তোমালোকক কি আজ্ঞা দিলে?
তেওঁবিলাকে কলে,
ত্যাগ পত্ৰ লিখি দি ত্যাগ কৰিবলৈ মুচিয়ে অনুমতি দিলে।
কিন্তু যীশুৱে তেওঁবিলাকক কলে,
তোমালোকৰ কঠিন মনৰ কাৰণে তেওঁ তোমালোকৰ নিমিত্তে সেই আজ্ঞা লিখি দিলে, কিন্তু সৃষ্টিৰ আদিতে তেওঁলোকক পুৰুষ আৰু স্ত্ৰী কৰি সৃজিলে। এই হেতুকে মানুহে নিজৰ পিতৃ মাতৃক এৰি তিৰোতাত আসক্ত হৈ সেই দুয়ো এক দেহ হ'ব, তেন্তে তেওঁলোক আৰু দুজন নহয় এক দেহ। এতেকে ঈশ্বৰে যাক যোগ কৰি দিলে তাক মানুহে বিয়োগ নকৰক।
পাছে ঘৰত শিষ্যবিলাকে সেই বিষয়ে আকৌ তেওঁক সুধিলে। তাতে তেওঁলোকক কলে,
যি মানুহে নিজৰ তিৰোতাক ত্যাগ কৰি আন এজনীক বিয়া কৰে তেওঁৰ বিৰুদ্ধে ব্যভিচাৰ কৰে, আৰু যদি তেওঁ নিজৰ স্বামীক ত্যাগ কৰি আনে সৈতে বিয়া হয় তেন্তে তেওঁ ব্যভিচাৰ কৰে।
পাছে তেওঁ শিশুবিলাকক যেন চুব এই নিমিত্তে মানুহবিলাকে সিহঁতক তেওঁৰ ওচৰলৈ আনিলে, কিন্তু শিষ্যবিলাকে তেওঁবিলাকক দাবী দিলে। যীশুৱে তাকে দেখি কুপিত হৈ তেওঁলোকক কলে,
শিশুবিলাকক মোৰ ওচৰলৈ আহিবলৈ দিয়া, নিষেধ নকৰিবা, কিয়নো ঈশ্বৰৰ ৰাজ্য এনেকুৱাবিলাকৰহে। মই তোমালোকক স্বৰূপকৈ কওঁ, যিকোনোৱে শিশুৰ নিচিনা হৈ ঈশ্বৰৰ ৰাজ্য গ্ৰহণ নকৰে তেওঁ তাত কোনোমতে সোমাবলৈ নাপাব।
পাছে তেওঁ সিহঁতক কোলাত লৈ সিহঁতৰ গাত হাত দি আশীৰ্বাদ কৰিলে। পাছে তেওঁ বাটলৈ ওলাই যাওঁতে কোনো এজনে তেওঁৰ ওচৰলৈ লৰি আহি তেওঁৰ আগত আঁঠুলৈ সুধিলে,
হে সৎগুৰু, অনন্ত জীৱনৰ অধিকাৰী হবলৈ মই কি কৰিম?
কিন্তু যীশুৱে তেওঁক কলে,
মোক সৎ কিয় বুলিছা? এজনাই ঈশ্বৰৰ বাজে সৎ কোনো নাই। নৰবধ নকৰিবা, ব্যভিচাৰ নকৰিবা, চুৰ নকৰিবা, মিছা সাক্ষ্য নিদিবা, প্ৰবঞ্চনা নকৰিবা, নিজৰ পিতৃ মাতৃক সন্মান কৰা, এই আজ্ঞাবোৰ তুমি জানিছা।
তাতে তেওঁক কলে,
হে গুৰু, ডেকা কালৰে পৰা মই এই সকলোকে পালন কৰি আছো।
তেতিয়া যীশুৱে তেওঁলৈ চাই তেওঁক প্ৰেম কৰি কলে,
এটা বিষয় তোমাৰ বাকী আছে, তুমি গৈ তোমাৰ সৰ্বস্ব বেচি দৰিদ্ৰবিলাকক দান কৰা, তেহে স্বৰ্গত তোমাৰ ধন হ'ব, আৰু আহা মোৰ পাছে পাছে চলাহি।
সেই কথাত তেওঁৰ মুখ কলা পৰিল আৰু তেওঁ দুখিত হৈ গুচি গ'ল, কিয়নো তেওঁ বহু ধন সম্পত্তি থকা মানুহ আছিল। পাছে যীশুৱে চাৰিওফাললৈ চাই শিষ্যবিলাকক কলে,
ধনী লোক ঈশ্বৰৰ ৰাজ্যত সোমোৱা কেনে দুৰ্সাধ্য।
তেওঁৰ সেই কথাত শিষ্যবিলাকে বিস্ময় মানিলে, কিন্তু যীশুৱে আকৌ মাত লগাই তেওঁলোকক কলে,
হে ল'ৰাহঁত, যিবিলাকে ধনৰ ভৰসা কৰে তেওঁবিলাক ঈশ্বৰৰ ৰাজ্যত সোমোৱা কেনে দুৰ্সাধ্য। ধনী লোক ঈশ্বৰৰ ৰাজ্যত সোমোৱাতকৈ বেজিৰ বিন্ধাই দি উঠ সৰকি যোৱাই উজু।
তাতে তেওঁলোকে অতিশয় বিস্ময় মানি তেওঁক সুধিলে,
তেন্তে কোনে পৰিত্ৰাণ পাব পাৰে?
যীশুৱে তেওঁলোকলৈ চাই কলে,
মানুহৰ অসাধ্য হয় কিন্তু ঈশ্বৰৰ নহয়, কিয়নো ঈশ্বৰৰ সকলো সাধ্য।
পিতৰে তেওঁক ক'বলৈ ধৰিলে,
চাওক, আমি সকলোকে এৰি আপোনাৰ পাছে পাছে আহিলো।
যীশুৱে কলে,
মই তোমালোকক স্বৰূপকৈ কওঁ, মোৰ নিমিত্তে আৰু শুভবাৰ্তাৰ নিমিত্তে ঘৰ বা ভাই ভনী বা মাতৃ বা পিতৃ বা সন্তান বা মাটি এৰি ইহকালত তাৰণাৰে সৈতে ঘৰ ভাই ভনী মাতৃ সন্তান আৰু মাটি এইবোৰৰ এশ গুণ আৰু পৰকালত অনন্ত জীৱন নাপাব এনে কোনো নাই। কিন্তু আগহোৱাবিলাকৰ অনেক পাছ হ'ব আৰু পাছ হোৱাবিলাক আগ হ'ব।
তাৰ পাছত তেওঁলোকে জিৰচালেমলৈ যাত্ৰা কৰোঁতে বাটত আছিল আৰু যীশু তেওঁলোকৰ আগে আগে গৈছিল। এনেতে তেওঁলোকে বিস্ময় মানিলে আৰু পাছে পাছে যোৱাবিলাকৰ ভয় লাগিল। তেতিয়া তেওঁ আকৌ বাৰজন পাচনিক চপাই লৈ নিজলৈ যি যি অলপতে ঘটিব তাকে তেওঁলোকক ক'বলৈ ধৰিলে,
চোৱা, আমি জেৰুচালেমলৈ যাত্ৰা কৰিছো, তাতে মানুহৰ পুত্ৰক প্ৰধান পুৰোহিত আৰু অধ্যাপকসকলৰ হাতত শোধাই দিয়া হ'ব, আৰু তেওঁবিলাকে তেওঁক প্ৰাণদণ্ড দি পরজাতিবিলাকৰ হাতত শুধাই দিব আৰু তেওঁবিলাকে তেওঁক বিদ্ৰোহ কৰিব আৰু তেওঁৰ গাত থুই পেলাব, তেওঁক চাবুকেৰে কোবাই বধ কৰিব আৰু তিনিদিনৰ পাছত তেওঁ পুনৰাই উঠিব।
পাতে শিৱজীৰ পুতেক জাকব আৰু জোহনে তেওঁৰ ওচৰলৈ আহি ক'লে,
হে গুৰু, আমি আপোনাক যিহকে খোজো তাকে যেন আপুনি আমালৈ কৰিব আমি এনে ইচ্ছা কৰোঁ।
কিন্তু তেওঁলোকক ক'লে,
মই তোমালোকৰ নিমিত্তে কি কৰিবলৈ তোমালোকৰ ইচ্ছা?
তেওঁলোকে তেওঁক ক'লে,
আপোনাৰ প্ৰভাৱত আমাৰ এজন আপোনাৰ সোঁহাতে আৰু এজন বাওঁহাতে যেন বহিবলৈ পাওঁ, আমাক এনে বৰ দিয়ক।
কিন্তু যীশুৱে তেওঁলোকক ক'লে,
তোমালোকে কি খুজিছা তাক নাজানা, মই যি পাত্ৰত পান কৰোঁ তোমালোকে সেই পাত্ৰত পান কৰিব পাৰানে? নতুবা মই যি বাপ্তিস্মৰে বাপ্তাইজিত হওঁ তোমালোকেও তাৰেই বাপ্তাইজিত হ'ব পাৰানে?
তেওঁলোকে তেওঁক ক'লে,
আমি পাৰোঁ।
তাতে যীশুৱে তেওঁলোকক ক'লে,
মই যি পাত্ৰত পান কৰোঁ তাত তোমালোকেও পান কৰিবা, আৰু মই যি বাপ্তিস্মৰে বাপ্তাইজিত হওঁ তোমালোকেও তাৰেই বাপ্তাইজিত হ'বা। কিন্তু মোৰ সোঁহাতে আৰু বাওঁহাতে বহিবলৈ দিবলৈ মোৰ ক্ষমতা নাই, কিন্তু যিবিলাকৰ নিমিত্তে যুগুত কৰা হৈছে তেওঁবিলাককহে দিয়া হ'ব।
আন দহজনে এই কথা শুনি জাকব আৰু জোহনলৈ কুপিত হ'ব ধৰিলে। তেতিয়া যীশুৱে তেওঁলোকক ওচৰলৈ মাতি ক'লে,
যিবিলাক পৰজাতিবিলাকৰ শাসনকৰ্তা বুলি গণ্য তেওঁলোকে তেওঁবিলাকৰ ওপৰত প্ৰভুত্ব কৰে আৰু ডাঙৰীয়াসকলে তেওঁবিলাকৰ ওপৰত ক্ষমতা চলায়, ইয়াক তোমালোকে জানা। কিন্তু তোমালোকৰ মাজত তেনে নহয়। তোমালোকৰ মাজত যিকোনে মহান হ'বলৈ ইচ্ছা কৰে তেওঁ তোমালোকৰ পৰিচাৰক হ'ব, আৰু তোমালোকৰ মাজত যিকোনোৱে শ্ৰেষ্ঠ হ'বলৈ ইচ্ছা কৰে তেওঁ সকলোৰে দাস হ'ব। কিয়নো মানুহৰ পুত্ৰ সেৱা শুশ্ৰূষা পাবলৈ নহয়, কিন্তু সেৱা শুশ্ৰূষা কৰিবলৈ আৰু অনেকৰ মুক্তিৰ মূল্যৰ অৰ্থে নিজৰ প্ৰাণ দিবলৈহে আহিল।
পাছে তেওঁলোকে জিৰিহু নগৰ পালে আৰু যীশু নিজৰ শিষ্যবিলাক আৰু এক বৰ লোকসমূহে সৈতে জিৰিহুৰ পৰা ওলাই যাওঁতে তিময়ৰ পুতেক বাৰতিময় নামেৰে এজন অন্ধ মগনীয়া বাটৰ কাষত বহি আছিল। তেতিয়া এইজন নাচৰুতীয়া যীশু বুলি শুনি তেওঁ আতাহ পাৰি ক'বলৈ ধৰিলে,
হে দায়ুদৰ সন্তান যীশু, মোক দয়া কৰক।
তাতে তেওঁ মনে মনে থাকিবলৈ অনেকে তেওঁক দাবী দিলে, কিন্তু তেওঁ আৰু বৰকৈ চিঞৰ মাৰি ক'লে,
হে দায়ুদৰ সন্তান, মোক দয়া কৰক।
তেতিয়া যীশুৱে থমকি ৰৈ ক'লে,
তোমালোকে তেওঁক মাতা।
তাতে মানুহবিলাকে সেই অন্ধক মাতি তেওঁক ক'লে,
নিৰ্ভয় হোৱা, উঠা, তেওঁ তোমাক মাতিছে।
তাতে তেওঁ নিজৰ কাপোৰ পেলাই জাপ মাৰি উঠি যীশুৰ ওচৰলৈ আহিল। তেতিয়া যীশুৱে তেওঁক উত্তৰ দি সুধিলে,
মই তোমাক কি কৰিবলৈ তোমাৰ ইচ্ছা?
তাতে সেই অন্ধজনে তেওঁক ক'লে,
ৰব্বুনি, মই যেন দেখিবলৈ পাওঁ।
তেতিয়া যীশুৱে তেওঁক ক'লে,
যোৱা, তোমাৰ বিশ্বাসেই তোমাক ৰক্ষা কৰিলে।
তেওঁ তেতিয়াই দেখিবলৈ পাই বাটেদি তেওঁৰ পাছে পাছে গ'ল।